প্ৰতি বছৰে ই নতুন হৈ আহে দিন মাহ উৎসৱ আদিৰ কথা জনাবলে বছৰটোৰ পিছত কিন্তু কাৰো কামত নাহে
দিন মাহ কেলেণ্ডাৰ
গতিকে কেলেণ্ডাৰত লিখি ৰাখক জন্মৰ প্ৰথম ছয় মাহত মাকৰ গাখীৰ বাদ দি কেঁচুৱাক অন্য কিবা কিবি খুওৱা মানে পেট চলা আৰু অন্য ৰোগক মাতি অনাৰ দৰে মাকৰ গাখীৰ কেৱল সম্পূৰ্ণ আহাৰেই নহয় তাত সিমান পানীও আছে যি ভীষণ গৰমতো কেঁচুৱাৰ প্ৰয়োজন পূৰাব পাৰে
আমি দিছো প্ৰতিশ্ৰুতি নাশ কৰিম অপুষ্টি
মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয় ভাৰত চৰকাৰ